এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰোৱেছিয়া, কানাডা আৰু ছাইপ্ৰাছ ভ্ৰমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰিছে। বিগত 5 বছৰত ভাৰত গোলকীয় পৰ্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি 7ম দিনাও অব্যাহত আছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিডছত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰোৱেছিয়া, কানাডা আৰু ছাইপ্ৰাছ ভ্ৰমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। ক্ৰোৱেছিয়া ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী আন্দ্ৰে প্লেংকোভিকৰ সৈতে হোৱা আলোচনাত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে। তদুপৰি ফাৰ্মাচিউটিকেলছ, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ আৰু ডিজিটেল প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি আৰু ছেমিকণ্ডাক্টৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কেতবোৰ নতুন ক্ষেত্ৰক চিনাক্ত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে জাহাজ নিৰ্মাণ, চাইবাৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাৰ বিষয় উত্থাপন কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুদ্ধক্ষেত্ৰত কোনো সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰে। তেওঁ কয় যে আলোচনা আৰু কূটনৈতিক বুজাপৰাই সমাধানৰ একমাত্ৰ পথ। সন্ত্ৰাসবাদক মানৱতাৰ শত্ৰু বুলি অভিহিত কৰি শ্ৰীমোদীয়ে জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেশখনৰ নেতৃত্বই ভাৰতৰ প্ৰতি আগবঢ়োৱা সমৰ্থনত সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ এয়া আছিল প্ৰথম চৰকাৰী ক্ৰোৱেছিয়া ভ্ৰমণ। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰিছে। আজমেৰৰ সমীপত আজি ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠিত সমাৱৰ্তনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অনাগত 2 দশকত ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ নাগৰিকসকলৰ সমূহীয়া সংকল্প আৰু এই সংকল্প পূৰণ কৰা হ'ব। যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাই এই সংকল্প পূৰণত সহায় কৰিব বুলি শ্ৰীপ্ৰধানে মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ পৰিস্থিতিৰ পৰিৱৰ্তন হৈ আহিছে আৰু শক্তিশালী শক্তি হিচাপে ভাৰতৰ উত্থান ঘটিছে। তেওঁ লগতে চাকৰিৰ পাছত দৌৰাৰ পৰিৱৰ্তে নিজকে উদ্যমী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আৰু আনকো কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত যুৱক যুৱতীসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে দৃষ্টিভংগীৰ এই পৰিৱৰ্তনে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে প্ৰতিষ্ঠা কৰিব। দেশত শৈক্ষিক প্ৰতিষ্ঠানৰ মান নিৰন্তৰ উন্নত হোৱা বুলি উল্লেখ কৰি শ্ৰীপ্ৰধানে কয় যে 2014 চনত বিশ্বৰ শীৰ্ষৰ 500খন শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত মাত্ৰ 11খন ভাৰতীয় প্ৰতিষ্ঠান আছিল। শেহতীয়া প্ৰতিবেদনত এনে প্ৰতিষ্ঠানৰ সংখ্যা 54 সংখ্যালৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নতুন শিক্ষানীতিৰ অধীনত বিদেশী বিশ্ববিদ্যালয়সমূহকো দেশত চৌহদ মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু বৰ্তমানলৈকে 8খন এনে বিশ্ববিদ্যালয়ে ভাৰতত চৌহদ মুকলি কৰিছে। বিগত 5 বছৰত ভাৰত গোলকীয় পৰ্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা IEA-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ব্যৱসায়িক আৰু আৱাসিক স্থানৰ সম্প্ৰসাৰণ, শীততাপ নিয়ন্ত্ৰণ আৰু অন্য ঘৰুৱা বৈদ্যুতিক আহিলাৰ বৰ্ধিত ব্যৱহাৰ তথা উদ্যোগৰ বৰ্ধিত চাহিদাই এই বিকাশত অৰিহণা যোগাইছে। দেশত নবীকৰণযোগ্য শক্তিৰ বৰ্ধিত আকৰ্ষণেই শক্তি উৎপাদনৰ সামৰ্থ্য বৃদ্ধিৰ মূল কাৰক বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত নিকা শক্তি, বিশেষকৈ সৌৰ ফটোভলটিক প্ৰকল্পৰ বিনিয়োগ উল্লেখনীয়ভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। ন্যায়াধীশ যশৱন্ত শৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা 3জনীয়া কমিটিখনে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীক আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে পৰ্যাপ্ত প্ৰমাণ আছে। পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিল নাগু, হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ চেন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰামনক লৈ গঠিত কমিটিখনে ন্যায়াধীশগৰাকীক তেওঁক জগৰীয়া কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা হৈছে বুলি দাবী কৰা দাবীক খাৰিজ কৰে। প্ৰাপ্ত বাতৰি মতে ন্যায়াধীশ বাৰ্মাৰ নতুন দিল্লীস্থিত বাসগৃহত ভঁৰালগৃহৰ পৰা নগদ ধন উদ্ধাৰ কৰা হৈছে আৰু দুগৰাকী ঘৰুৱা সহায়কে ভঁৰালগৃহৰ পৰা পুৰাণুত আঁতৰ কৰিছিল। কমিটিখনে ভঁৰালগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত সিদ্ধান্তত উপনীত হোৱাৰ পাছত ন্যায়াধীশ বাৰ্মাই ইয়াৰ হিচাপ দিব নোৱাৰা বুলি প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতিসাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জলপাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভৰ সমীপৰ দুখন চহৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে। চৰুকা চিকিৎসালয়ৰ সঞ্চালক প্ৰধান শ্লোমি কুডেছে আক্ৰমণত চিকিৎসালয় ভৱনৰ ব্যাপক ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে। ইপিনে ইৰাণে দক্ষিণ ইজৰাইলৰ চিকিৎসালয় নহয় বৰং তাৰ সমীপৰ সামৰিক আৰু গুপ্তচৰ ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি দাবী কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি ইৰাণৰ গোলাবৰ্ষণত তেল আভিভৰ ষ্টক এক্সচেঞ্জৰ ভৱনৰ ক্ষতি হৈছে। এই আক্ৰমণত 177 জনৰো অধিক লোক আহত হৈছে। ইফালে ইজৰাইলৰ সামৰিক বাহিনীয়ে যোৱা গোটেই নিশা আকাশী পথেৰে অৰাকৰ গধুৰ জল পৰমাণু ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলায়। নতাঞ্জৰ সমীপৰ এটা স্থানক লক্ষ্য কৰিও আক্ৰমণ চলোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমবৰ্ধমান উন্নতিৰ প্ৰমাণ হিচাপে QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2026ক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে QS ৱৰ্ল্ড ইউনিভাৰ্চিটি 2026 ৰেংকিঙে আমাৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল কভাৰ কঢ়িয়াই আনিছে। শ্ৰীমোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুবিধাৰ্থে গৱেষণা আৰু উদ্ভাৱনৰ পৰিৱেশক আগুৱাই নিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰে জনজাতীয় সম্প্ৰদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিকিল চেল ৰক্ত অল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত চিকিল চেল ৰক্ত অল্পতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছে। বিকশিত ভাৰতৰ অমৃতকাল সেৱা সুশাসন গৰীব কল্যাণৰ 11 বছৰ শীৰ্ষক বিশেষ শৃংখলাৰ অংশ হিচাপে আজি নিশা 9:30 বজাত আকাশবাণীৰ FM গোল্ড চেনেল আৰু আকাশবাণীৰ সমগ্ৰ নেটৱৰ্কযোগে এই সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ইউটিউব চেনেল নিউজ অন AIR অফিচিয়েলতো এই সাক্ষাৎকাৰ শুনিব পৰা যাব। ছিকিমত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া কৈলাশ মানস সৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ পুৱা নাথোলা পাছত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন বিষয়াৰ সৈতে 37 জন তীৰ্থযাত্ৰীৰে গঠিত প্ৰথমটো দলে কাইলৈ যাত্ৰা আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্ৰা সম্পূৰ্ণ কৰিবলৈ 10-11 দিন সময় লাগিব। ছিকিমৰ নাথোলাৰ পৰা এইবাৰ মুঠতে 10টা দলে পৃথকে পৃথকে কৈলাশ মানস সৰোবৰ অভিমুখে যাত্ৰা কৰিব। 5 বছৰৰ বিৰতিৰ অন্তত এই যাত্ৰা পুনৰ আৰম্ভ কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই একত্ৰিত হৈ সকলো তীৰ্থযাত্ৰীৰ কোনো অসুবিধা নোহোৱাকৈ সুচাৰুৰূপে এই যাত্ৰা হ'ব বুলি নিশ্চিতি প্ৰদান কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে পথছোৱাত যাত্ৰী আবদ্ধ হৈ পৰিলে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাৰ বাবে আজি বিশেষ হেলিকপ্টাৰ সাজু কৰা হৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে আবদ্ধ হৈ থকা সকলো পৰ্যটকক ছাটেনৰ পৰা বিমানেৰে উদ্ধাৰ কৰা হৈছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্ৰমণেৰে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে নতুন অধ্যায়ৰ পাতনি মেলিব। প্ৰথমখন খেল আৰম্ভ হোৱাৰ পূৰ্বে উপ অধিনায়ক ঋষভ পণ্টে কয় যে অধিনায়ক গিলৰ সৈতে খেলপথাৰৰ বাহিৰৰ মিত্ৰতাই এই শৃংখলাত সহায় কৰিব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ বিষয়ে উল্লেখ কৰি পণ্টে কয় যে খেলুৱৈ দুগৰাকীৰ অনুপস্থিতিয়ে ব্যৱধানৰ সৃষ্টি কৰিব যদিও ইয়াৰ নতুন সংস্কৃতি গঢ়াৰ সুযোগৰূপে পৰিগণিত হ'ব। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ একেবাৰে পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰোৱেছিয়া কানাডা তথা ছাইপ্ৰাছ ভ্ৰমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উল্লেখ কৰিছে। বিগত 5 বছৰত ভাৰত গোলকীয় পৰ্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিডছত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।